গুড ইভিনিং, এইটো আকাশবাণী কহিমা সামলগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। পহিলা হেডলাইনছ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা প্ৰশংসা কৰি দি কিনা কৈছে কনষ্টিটিউচন ডেছ লগা গাইডিং লাইট আছে যোনটোৰ পৰা সময় লগা টেষ্টগে পাৰ কৰি দিছে। প্ৰধানমন্ত্ৰীৰ পৰা WHO লগা ৰিপৰ্ট ওপৰতে মন সন্তুষ্ট হোৱা জনাই দিছে যোনটো মতে চাল 2015 আৰু 2023 মাজতে ইণ্ডিয়াতে মেলেৰিয়া কেচেছ আৰু মানুহ মৰি যোৱা 80% কমটি হৈ যাইছে। CII পৰা ইনকম টেক্স কমাই দিবলৈ আৰু ফিউল ওপৰতে এক্সাইজ ডিউটি ঘটাই দিবলৈ চৰকাৰকে অনুৰোধ কৰি দিছে। আৰু ইণ্ডিয়া লগা কনেৰু হাম্পিৰ পৰা ৱৰ্ল্ড ৰেপিড এণ্ড ব্লিজ চেম্পিয়নশ্বিপতে ছেকেণ্ড উইমেনছ টাইটল জিতি লৈছে। এতিয়া পূৰা খবৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আজি কৈছে কনষ্টিটিউচন ডেছ লগা গাইডিং লাইট আছে আৰু এইটো এটা ডাঙৰ সন্মান লগা কথা আছে কি ইণ্ডিয়ান কনষ্টিটিউচন পৰা আহি চাল 26 জানুৱাৰীতে 75 সাল পূৰা কৰি লৈ আছে। আকাশবাণীৰ পৰা তেওঁ লগা মন কী বাত প্ৰগ্ৰামতে দেশ লগা মানুহখানকে এড্ৰেছ কৰি দিয়াতে শ্ৰীমোদীৰ পৰা কৈছে সব সম্ভৱ ৰাস্তাতে কনষ্টিটিউচন পৰা সময় লগা টেষ্টকে পাৰ কৰি দিছে। প্ৰধানমন্ত্ৰীৰ পৰা কৈছে কনষ্টিটিউচন ডে লগা অৱসৰতে এইটো চালতে বেছি কামবিলাক চুৰু কৰি দিছিলে যোনটো পূৰা চাল জাৰি থাকিব। তেওঁৰ পৰা এইটো বি জনাই দিছে কি কনষ্টিটিউচন লগা লেগেচিৰ লগতে চিটিজেনছ খানকে জোৰাই দিবলৈ কাৰণে এটা বিশেষ ৱেবছাইট constitution75.com বনাই দিছে। প্ৰধানমন্ত্ৰীৰ পৰা মন কী বাত লগা লিছনাৰ্ছ বাচ্চা আৰু নজৱান খানকে এইটো ৱেবছাইটে যাই দিবলৈ অনুৰোধ কৰি দিছে। মানুহখান পৰা কনষ্টিটিউচন লগা প্ৰিয়েম্বলকে শুনিবলৈ পাৰিব আৰু তেওঁ খান লগা ভিডিঅ'কে এইটো ৱেবছাইটে আপলোড কৰি দিবলৈ পাৰিব। এইটো ৱেবছাইট পৰা বেলেগ বেলেগ ভাষাতে কনষ্টিটিউচনকে পঢ়িবলৈ আৰু কনষ্টিটিউচন লগতে জোৰা সৱালবিলাক সুধিবলৈ কাৰণে বি অৱসৰ দি আছে।
देश के नागरिकों को संविधान की विरासत से जोड़ने के लिए constitution75.com नाम से एक खास वेबसाइट भी बनाई गई है। इसमें आप संविधान की प्रस्तावना पढ़कर अपना वीडियो अपलोड कर सकते हैं, अलग अलग भाषाओं में संविधान पढ़ सकते हैं, संविधान के बारे में प्रश्न भी पूछ सकते हैं।
মন কী বাত লগা এইটো এডিশ্যনতে শ্ৰীমোদীৰ পৰা হেল্থ লগা ক্ষেত্ৰতে ইণ্ডিয়া লগা দুইটা ডাঙৰ সফলতা জনাই দিছে। তেওঁৰ পৰা কৈছে পহিলা উপলব্ধি ইয়াৰ সফলতা মেলেৰিয়াৰ বিৰুদ্ধে লৰাই থাকিছে।
মেলেৰিয়া কি বিমাৰী 4000 বৰ্ষ সে মানৱতা কে লিয়ে এক বড়ি চুনৌতি ৰহি। আজাদী কে সময় ভি ইয়া হামাৰী সবসে বড়ি স্বাস্থ্য চুনৌতিও মে সে এক থি। এক মহিনে সে লেকৰ 5 সাল তক কে বচ্চো কি জান লেনে ৱালি সবি সংক্ৰামক বিমাৰিও মে মেলেৰিয়া কা তীসৰা স্থান। আজ মে সন্তোষ সে কহ সকতা হু কি দেশবাসিও নে মিলকৰ ইস চুনৌতি কা দৃঢ়তা সে মুকাবলা কিয়া হে।
প্ৰধানমন্ত্ৰীৰ পৰা মন সন্তুষ্ট হোৱা জনাই দিছে কি ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন লগা ৰিপৰ্ট মতে ইণ্ডিয়াতে চাল 2015 আৰু 23 মাজতে মেলেৰিয়া লগা কেচেছ আৰু এইটোৰ পৰা মানুহ মৰি যোৱা লগা গিনতিতে একটা 80% লগা কমি আহি যাইছে। তেওঁৰ পৰা কৈছে কি এইটো মন চুই দিয়া কথা আছে আৰু এইটো সফলতা চব মানুহখান পৰা ভাগ লৈ দিয়াৰ কাৰণে হাচিল কৰি দিবলৈ পাৰি আছে। শ্ৰীমোদীৰ পৰা কৈছে 4 সাল আগতে আছামতে জৰহাট লগা চাপাতা বাগানতে মেলেৰিয়া মানুহখান কাৰণে চিন্তা লগা এটা ডাঙৰ কাৰণ থাকিছিলে কিন্তু যেতিয়া চাপাতা বাগানতে থাকিয়া মানুহখান এইটোকে হাতাই দিবলৈ কাৰণে একজুট হৈ যাইছিলে তেওঁখান পৰা ডাঙৰ হিচাপতে এটা সফলতা পাবলৈ পাৰিছে। প্ৰধানমন্ত্ৰীৰ পৰা দুনিয়াতে নামী মেডিকেল জাৰ্নেল লেনচেট লগা এটা ষ্টাডি ওপৰতে বি জনাই দিছে যোনটোৰ পৰা পাইছে কি ইণ্ডিয়াতে সময়তেহে কেঞ্চাৰ ট্ৰিটমেণ্ট চুৰু কৰি দিয়া লগা অৱসৰ এটা ডাঙৰ হিচাপতে বঢ়ি যাইছে। তেওঁৰ পৰা বুজাই দিছে কি সময়তে ট্ৰিটমেণ্ট লগা মতলব আছে 30 দিন ভিতৰতে একজন কেঞ্চাৰ পেচেণ্ট লগা ট্ৰিটমেণ্ট চুৰু কৰি দিয়া আৰু আয়ুষ্মান ভাৰত যোজনাৰ পৰা এইটোতে এটা ডাঙৰ কাম কৰি দি আছে। এইটো স্কীম নিচিতে 90% ক্যান্সার পেশেন্টস খান পৰা সময়তে ট্রিটমেন্ট শুরু কৰিবলৈ পাৰি আছে।
সবকে প্ৰয়াস সে ক্যান্সার কো হৰানে কা সংকল্প আৰু মজবুত হোৱা হে। ইস সফলতা কা ক্রেডিট উন সবি কো জাতা হে জিনহনে জাগরুকতা ফেলানে মে আপনা অহম যোগদান দিয়া। ক্যান্সার সে মুকাবলে কে লিয়ে এক হি মন্ত্র হে অ্যাওয়ারনেস অ্যাকশন আর অ্যাসিওরেন্স। অ্যাওয়ারনেস ইয়ানি ক্যান্সার আর ইসকে লক্ষণো কে প্রতি জাগরুকতা, অ্যাকশন ইয়ানি সময় পর যাঞ্চ আর ইলাজ, অ্যাসিওরেন্স ইয়ানি মরিজো কে লিয়ে হর মদদ উপলব্ধ হোনে কা বিশ্বাস। আইয়ে হাম সব মিলকর ক্যান্সার কে খিলাফ ইস লড়াই কো তেজি সে আগে লে যায় और ज्यादा से ज्यादा मरीजों की मदद करें।
এনিমেশন লগা টপিককে ছুই দি কিনা শ্রীমোদীপরা কৈছে খ্রিস ট্রিস আর বাল্টি বয় কে টিবি বাচাখান মাজতে একটা সুপারহিট এনিমেশন সিরিজ আছে। প্রধানমন্ত্রীপরা বুঝাই দিছে কি এই তিনটা এনিমেশন ক্যারেক্টার্স খানপরা মানুখানকে ইন্ডিয়া লগা আজাদী লগা লড়াই লগতে জোড়া হিরোজ আর সাহসী খান ওপরতে কই দিয়ে যুনখান ওপরতে ইমান আলোচনা না থাকে। হালিতে এইটু লগা সেকেন্ড সিজনকে গোয়াতে ইন্ডিয়া লগা ইন্টারন্যাশনাল ফিল্ম ফেস্টিভেলতে শুরু করে দিছিলে। শ্রীমোদীপরা কৈছে কি এই সিরিজবিলাকে ইন্ডিয়ান ভাষাবিলাকতেহে নহয় কিন্তু ফরেন ভাষাবিলাকতে বি ব্রডকাস্ট করে দি আছে। এইটুকে দূরদর্শন লগতে দুসরা ওটিটি প্ল্যাটফর্মসবিলাকতে বি সাবলে পারিব। প্রধানমন্ত্রীপরা কৈছে কি ইন্ডিয়ান এনিমেশন ফিল্মস রেগুলার ফিল্মস আর টিভি সিরিয়ালস লগা পপুলারিটিপরা দেখাই দিয়ে কি কিমান ডাঙর হিসাবতে ইন্ডিয়া লগা ক্রিয়েটিভ ইন্ডাস্ট্রি লগা ক্ষমতা থাকি আছে।
हमारी एनिमेशन फिल्मों की, रेगुलर फिल्मों की, टीवी सीरियल्स की पॉपुलैरिटी दिखाती है कि भारत की क्रिएटिव इंडस्ट्री में कितनी क्षमता है। यह इंडस्ट्री न सिर्फ देश की प्रगति में बड़ा योगदान दे रही है बल्कि हमारी इकोनॉमी को भी नई ऊंचाइयों पर ले जा रही है। मैं अपनी फिल्म और एंटरटेनमेंट इंडस्ट्री को इसलिए भी बधाई देता हूं क्योंकि उसने एक भारत श्रेष्ठ भारत के भाव को सशक्त किया है।
টিওপরা ফিল্ম আর এন্টারটেইনমেন্ট ইন্ডাস্ট্রিকে বাধাই দিছে কিলে মানে এইটোপরা এক ভারত শ্রেষ্ঠ ভারত লাগা ভাবনাকে মজবুত বনাই দিয়ে। প্রধানমন্ত্রীপরা সাল 2025 দরজাতে পুঁজি যাইছে বলে কইছে আর সব মানুখানকে শুভকামনা জানাই দিছে। টিওপরা গর্ব করেছে কি আহিয়া সালতে ইন্ডিয়াপরা নতুন উঁচাই ছুই দিব। টিওপরা লিসনার্স খানকে টিওখান লাগা অবসর কিয়খান লগা অসরতে হয়ে থাকা বেলেগ বিশেষ কশিস বিলাকে হ্যাশট্যাগ মন কি বাত লগতে বাতি দি থাকা জারি রাখি দিবলে অনুরোধ করে দিছে। আপনি খান আকাশবাণী কহিমাপরা খবর দিয়া শুনি আছে। জলদি তাজা খবর শুনবলে কারণে আকাশবাণী লগা এক্স হ্যান্ডেলস AIR নিউজ এলার্টস আর AIR আন্ডারস্কোর কহিমাকে ফলো করে দিবলে পারিব। আপনি খানপরা এই খবর বুলেটিনকে নিউজ অন এয়ার অ্যাপ আর ইউটিউব চ্যানেল AIR নিউজ কহিমাতে বি শুনবলে পারিব। ওয়েলকাম ব্যাক। আপনি খান সামলাগা খবর দিয়া শুনি আছে। কনফেডারেশন অফ ইন্ডিয়ান ইন্ডাস্ট্রি CII পরা ইন্ডিভিজুয়ালস ইয়া মানুখান কারণে ইনকাম ট্যাক্স ঘটাই দিবলে আর কনজিউমার্স খান লাগা হাতে খরচা করে দিয়া আমদানি বড়াই দিবলে কারণে ফিউল ওপরতে এক্সাইজ ডিউটি কমাই দিবলে আজি সেন্ট্রাল সরকারকে অনুরোধ করে দিছে। যুটোপরা স্পেন্ডিং ইয়া খরচা করা ক্ষমতা বড়াই দিব আর আর্থিক উন্নতি বড়ি যাব। ইউনিয়ন বাজেট 2025-26 আগেতে টিওখান লাগা উইসলিস লাগা ভাগ হিসাবতে এইটু এপেক্স বিজনেস চেম্বারপরা কই দিছে কি ফিউল ওপরতে এক্সাইজ ডিউটি কমাই দিবলে বেশি জরুরি আছে কিলে মানে ফিউল লগা দামপরা ডর হিসাবতে ইনফ্লেশনকে বড়াই দিয়ে যুটো পুরাপুরি হাউসহোল্ড কনজামশন বাস্কেট লাগা একটা ডর হিসাব বনি যায়। মাতুন সেন্ট্রাল এক্সাইজ ডিউটি রিটেল পেট্রোল প্রাইস লাগা লগভগ 21% আর ডিজেল কারণে 18% বনি যায়। CII লাগা স্টেটমেন্টপরা কইছে কি ফিউল ওপরতে এক্সাইজ ডিউটি কমাই দিয়াপরা পুরাপুরি ইনফ্লেশনকে ঘটাই দিয়া আর ডিসপোজেবল ইনকাম ইয়া খরচা করে দিয়া ইনকামকে বড়াই দিয়াতে মদত করে দিব। রুঙ্গুজুমি স্টুডেন্টস ইউনিয়ন RSU লগা 65th জেনারেল সেশন জোয়াকালি ফেক ডিস্ট্রিক্ট নিচেতে রুঙ্গুজু বস্তিতে থাকিছিলে। এইটু সেশনকে নেভিগেটিং টুয়ার্ডস ফিউচার চ্যালেঞ্জেস থিম নিচেতে জোগাড় করে দিছিলে। ডেপুটি ইন্সপেক্টর জেনারেল অফ পুলিশ নাগাল্যান্ড শ্রী ভেকোসা খৎসপরা গেস্ট স্পিকার হিসাবতে ফিউচার ইয়া আগে সময় লাগা দিগদার অবস্থাবিলাক কারণে তৈয়ার করে দিব লাগিয়া জরুরত আহিব পারিয়া চুনৌতি নিমিত্তে মানুখান আর কমিউনিটিস বিলাক প্রা ভাবনা করে দিব লাগিয়া নতুন অবস্থা তে এডজাস্ট করা ভাবনা বনাই দিব লাগিয়া আর এইটু চুনৌতি থাকা অবস্থা বিলাকে যুঁজিবলে কারণে কদম লই দিবলে প্ল্যান তৈয়ার করে দিবলে জনাই দিছিলে। টিওপরা জমা থাকা মানুখানকে জীবনকে সব দিশাপরা চাই দিবলে যেতিয়া সাস্টেনেবিলিটি আর লম্বা সময়তে নতিজা ওপরতে একে সমান ধ্যান দিবলে আর ফেসলা লই দিয়া কামতে এথিক্যাল ভাবনা রাখি দিবলে প্রোৎসাহিত করে দিছিলে। শ্রীকোৎসপরা স্টুডেন্টস ইউথ আর প্যারেন্টস খানকে রেসপেক্ট ইন্টিগ্রিটি আর হার্ডওয়ার্ক লাগা ভ্যালুসকে লই চলিবলে কারণে বি প্রেরণা দিছিলে। চেস্টে যাওয়াকালি নিউ ইয়র্কতে থাকিয়া ওয়ার্ল্ড র্যাপিড অ্যান্ড ব্লিজ চ্যাম্পিয়নশিপতে फाइनल राउंडे इंडिया लगा कनेरू हम्पीपरा इंडोनेशिया लगा इरिन सुकंदर के हराई दिकिना त्यो लगा सेकेंड वीमेन्स टाइटल जीती लैसे इलेवेन राउंडे 8.5 पॉइंट्स लगते जीत हासिल कर लैकिना हम्पीपरा यू टूर्नामेंट शेष कर दिले यू सब परा आगे रैंकते थका इंडियन चाइना लगा जू हुएन जून पाछते मातुन दूसरा प्लेयर आसे जून परा एक बार परा बेसि यू टाइटल जीती किना आसे इंडियन चेस ग्रैंड मास्टर हम्पीपरा आगेते जॉर्जियाते साल 2019 ते वर्ल्ड रैपिड एंड ब्लिस चैम्पियनशिप जीतीसिले खबर सेस्टे हेडलाइंस आरो एक बार जनाई दियासे प्रधानमंत्री नरेन्द्र मोदी पर प्रशंसा कर दिकिना कैसे कन्स्टिट्यूशन डेज लगा गाइडिंग लाइट आसे जुनटुपरा समय लगा टेस्ट के पार कर दिसे प्रधानमंत्री पर डब्ल्यू एच ओ लगा रिपोर्ट ओपरते मन सन्तुष्ट हुआ जन दिसे जुनटु मते साल 2015 और 2023 मजते इंडियाते मेलेरिया केसेस और मानु मरी जो 80% कमती हो जैसे सी आई आई पर इनकम टेक्स कमाय दिबले और फ्यूल ओपरते एक्साइज ड्यूटीज घटाई दिबले सरकार के अनुरोध कर दिसे आरो इंडिया लगा कनेरू हम्पीपरा वर्ल्ड रैपिड एंड ब्लिस चैम्पियनशिप दे सेकेंड वीमेन्स टाइटल जीती लैसे यूर आज राति लगा नागामीज खबर शेष कर फुजिर 7:25 नागामीज खबर शुनबले पार गुड नाइट।